পাচনি কৰ্ম অধ্যায় 23। তাতে পৌলে মহাসভালৈ একেথৰে চাই ক'লে,
হে ভাইসকল, মই সকলো বিষয়তে উত্তম বিবেকেৰে ঈশ্বৰৰ প্ৰজাৰ দৰে আজিলৈকে আচৰণ কৰি আছো।
এনেতে অননীয় নামেৰে মহাপুৰোহিতে ওচৰত থিয় হৈ থকাবিলাকক তেওঁৰ মুখত মাৰিবলৈ আজ্ঞা দিলে। তেতিয়া পৌলে তেওঁক ক'লে,
হে বগাকৈ লিপা প্ৰাচীৰ, ঈশ্বৰে তোমাকহে আঘাত কৰিবলৈ উদ্যত হৈছে। তুমি বিধানৰ মতে মোৰ শোধ বিচাৰ কৰিবলৈ বহি সেই বিধান উলংঘন কৰি মোক মাৰিবলৈ আজ্ঞা দিছানে?
তাতে ওচৰত থিয় হৈ থকাবিলাকে ক'লে,
তই ঈশ্বৰৰ মহাপুৰোহিতক ধিক্কাৰ দিয়নে?
পৌলে ক'লে,
হে ভাইবিলাক, এওঁ যে মহাপুৰোহিত তাক মই জনা নাছিলো, কিয়নো লিখা আছে, তুমি স্বজাতীয় লোকৰ শাসনকৰ্তাক কুবাক্য নক'বা।
পাছে পৌলে তেওঁবিলাকৰ এভাগ ফৰিচী এভাগ চদ্দুকী বুলি জানি মহাসভাত ৰিঙিয়াই ক'লে,
হে ভাইসকল, মই ফৰিচী আৰু ফৰিচীৰ পুতেক, মৃতবিলাকৰ পুনৰুত্থানৰ আশাৰ বিষয়ে মোৰ সোধ বিচাৰ হৈছে।
তেওঁ এই কথা কোৱাত ফৰিচী আৰু চদ্দুকীবিলাকৰ মাজত বিবাদ লাগিল আৰু লোকসমূহ দুফাল হ'ল, কিয়নো চদ্দুকীবিলাকে পুনৰুত্থান, স্বৰ্গদূত আৰু আত্মা এইবোৰ নাই বুলি কোৱা, কিন্তু ফৰিচীবিলাকে আটাইকে স্বীকাৰ কৰে। তাতে বৰ আৰাও হ'ল আৰু ফৰিচীৰ ফলীয়া অধ্যাপকসকলৰ কেইজনমানে উঠি বাকযুদ্ধ কৰি ক'লে,
আমি এই মানুহত একো দোষ নেপাওঁ, কিন্তু কোনো আত্মা নাই বা দুটে যদি তেওঁক কথা ক'লে।
তাতে অতিশয় বিবাদ হ'লত তেওঁবিলাকে পৌলক দুখৰ দুখৰ কৰিব বুলি হাজাৰৰ সেনাপতিয়ে ভয় কৰি সেনাবোৰক নামি গৈ তেওঁবিলাকৰ মাজৰ পৰা তেওঁক কাঢ়ি দুৰ্গৰ ভিতৰলৈ নিবলৈ আজ্ঞা দিলে। পাছে সেই ৰাতি প্ৰভুৱে তেওঁৰ ওচৰত থিয় হৈ ক'লে,
নিৰ্ভয় হোৱা, কিয়নো জেৰুচালেমত যেনেকৈ মোৰ বিষয়ে সাক্ষ্য দিলা, ৰোম নগৰতো তেনেকৈ সাক্ষ্য দিব লাগিব।
পাছে দিন হলত যিহেতুবিলাকে এক পৰামৰ্শ হৈ,
পৌলক বধ নকৰালৈকে আমি ভোজন পান নকৰো
বুলি শপতেৰে নিজকে বান্ধিলে। এই চক্ৰান্ত কৰা লোক দুকুৰিতকৈ অধিক আছিল। পাছে তেওঁবিলাকে প্ৰধান পুৰোহিতসকল আৰু বৃদ্ধ লোকৰ ওচৰলৈ গৈ ক'লে,
আমি পৌলক বধ নকৰালৈকে একো নাখাওঁ, এই শপত খাই নিজক বান্ধিলোঁ। এইকাৰণে এতিয়া আপোনালোক মহাসভাৰ সৈতে তাৰ বিষয়ে আৰু ভালকৈ জানিবৰ চলেৰে আপোনালোকৰ ওচৰলৈ তাক আনিবলৈ হাজাৰ সেনাপতিৰ আগত আবেদন কৰিব। তাতে সি আপোনালোকৰ ওচৰ নপাওঁতেই আমি তাক বধ কৰিবলৈ সন্তম হৈ আছো।
তেতিয়া পৌলৰ ভাগিনীয়েকে তেওঁবিলাকৰ এই খাপ দিয়া কথা শুনি দুৰ্গত সোমাই পৌলক ক'লেগৈ। তেতিয়া পৌলে এজন এশৰ সেনাপতিক মাতি ক'লে,
এই ডেকাক হাজাৰৰ সেনাপতিৰ ওচৰলৈ লৈ যোৱা, কিয়নো তেওঁৰ আগত এওঁৰ কিবা সংবাদ দিবলৈ আছে।
তাতে তেওঁ তাক লগত লৈ হাজাৰৰ সেনাপতিৰ ওচৰলৈ গৈ ক'লে,
আপোনাৰ আগত এই ডেকাৰ কিবা কথা ক'বলৈ আছে বুলি বন্দিয়াৰ পৌলে মোক মাতি আপোনাৰ ওচৰলৈ ইয়াক আনিবলৈ মিনতি কৰিলে।
তেতিয়া হাজাৰৰ সেনাপতিয়ে তাক হাতত ধৰি লৈ এফলীয়া হৈ গৈ গুপুতে সুধিলে,
মোক ক'বলৈ তোমাৰ কি কথা আছে?
সি ক'লে,
আপুনি পৌলৰ বিষয়ে আৰু ভালকৈ সুধিব খোজাৰ নিচিনাকৈ তেওঁ কালিলৈ মহাসভালৈ যেন লৈ যাব, আপোনাৰ আগতে নিবেদন কৰিবলৈ যিহুদীবিলাকে থিৰ কৰিলে। এতেকে আপুনি তেওঁবিলাকৰ কথা নল'ব, কিয়নো তেওঁবিলাকৰ দুকুৰিতকৈ অধিক মানুহে পৌলক বধ নকৰালৈকে ভোজন পান নকৰিবলৈ শপতেৰে নিজকে বান্ধি খাপ দি আছে, আৰু এতিয়া সষ্টম হৈ আপোনাৰ অংগীকাৰলৈকেহে বাট চাইছে।
তেতিয়া হাজাৰৰ সেনাপতিয়ে সেই ডেকাক এই আদেশ দি বিদায় দিলে,
তুমি যে এইবোৰ কথা মোৰ আগত প্ৰকাশ কৰিলা তাক কাকো নক'বা।
পাছে তেওঁ এশৰ সেনাপতিবিলাকৰ দুজনক ওচৰলৈ মাতি নি এই আজ্ঞা দিলে,
9 বজা ৰাতি কৈশৰীয়ালৈ যাবলৈ 200 পদাতিক, 70 জন অশ্বাৰোহী আৰু 200 বৰ্ষাধাৰী সৈন্য ঠিক কৰা, আৰু পৌলক ফিলিক্স দেশাধিপতিৰ ওচৰলৈ নিৰ্বিঘ্নে নিবলৈ তেওঁক বহুৱাই নিবৰ কাৰণে বাহন যুগুত কৰি দিয়া।
পাছে তেওঁ এইদৰে পত্ৰ লিখি দিলে,
মহামহিম শ্ৰীযুক্ত ফিলিক্স দেশাধিপতিলৈ ক্লৌডিয় লুচিয়ৰ নমস্কাৰ। যিহুদী লোকে এই মানুহক ধৰি বধ কৰিবলৈ উদ্যত হোৱাত মই সেনাবোৰে সৈতে গৈ এওঁ ৰোমিয়া মানুহ বুলি জানি এওঁক ৰক্ষা কৰিলোঁ। পাছে কি কাৰণে তেওঁবিলাকে এওঁক অপবাদ দিছে তাক জানিবৰ মনেৰে তেওঁবিলাকৰ মহাসভালৈ এওঁক নিলোঁ। তাতে প্ৰাণদণ্ডৰ বা বন্ধনৰ যোগ্য কোনো অপবাদ এওঁক দিয়া নাই, কেৱল তেওঁবিলাকৰ বিধানৰ বাদ বিচাৰৰ কোনো কথাত দোষ ধৰা যেন পালোঁ। পাছে এওঁৰ বিৰুদ্ধে কৰা চক্ৰান্তৰ কথা মোৰ আগত প্ৰকাশিত হোৱাত সেই সিদ্ধ হবৰ আগন্তুক দেখি মই তৎক্ষণাৎ এওঁক আপোনাৰ ওচৰলৈ পঠাই দিলোঁ আৰু এওঁৰ গোচৰীয়াবিলাককো আপোনাৰ আগত এওঁৰ বিৰুদ্ধে গোচৰ কৰিবলৈ আজ্ঞা দিলোঁ। ইতি
পাছে সেনাবিলাকে আজ্ঞাৰ দৰে ৰাতিতে পৌলক তুলি আন্তিপাত্ৰী নগৰলৈ নিলে, কিন্তু পিছদিনা অশ্বাৰোহীবিলাকক তেওঁৰ লগত যাবলৈ দি ইবিলাক দুৰ্গলৈ উলটি আহিল। পাছে তেওঁবিলাকে কৈশৰীয়া পাই দেশাধিপতিক পত্ৰখন দি তেওঁৰ আগত পৌলকো হাজিৰ কৰিলে। তেতিয়া তেওঁ সেই পত্ৰ পঢ়ি সুধিলে,
তুমি কোন প্ৰদেশৰ?
পাছে কিলিকিয়াৰ বুলি জানিলত তেওঁ কলে,
তোমাৰ গোচৰীয়াবোৰো আহিলেহে তোমাৰ কথা শুনিম,
আৰু তেওঁক হেৰোদৰ প্ৰিটৰিয়ামত ৰাখিবলৈ আজ্ঞা দিলে।